গীতমালা 96 অধ্যায়। তোমালোকে জিহুৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা। সেয়ে সমগ্ৰ পৃথিৱীৰ লোক, তোমালোকে জিহুৱাৰ উদ্দেশ্যে গীত গোৱা। জিহুৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁ নামৰ ধন্যবাদ কৰা, দিনে দিনে তেওঁ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা, বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা। কিয়নো জিহুৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য, তেওঁ সকলো দেৱতাতকৈও ভয়ানক। কিয়নো সকলো জাতিৰ দেৱতাবোৰ অসাৰ মাত্ৰ, কিন্তু জিহুৱা আকাশমণ্ডলৰ সৃষ্টিকৰ্তা। মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে, পৰাক্ৰম আৰু শোভা তেওঁৰ পবিত্ৰ স্থানত বিদ্যমান। সেই জাতিবোৰৰ ফৈদসমূহ, তোমালোকে জিহুৱাৰ গৌৰৱ কীৰ্তন কৰা, জিহুৱাৰ গৌৰৱ আৰু পৰাক্ৰম কীৰ্তন কৰা। তোমালোকে জিহুৱাৰ নামৰ উদ্দেশ্যে তেওঁৰ যোগ্য গৌৰৱ কীৰ্তন কৰা। নৈবেদ্যৰে সৈতে তেওঁৰ চোতালকেইখনলৈ আহা। জিহুৱাৰ পবিত্ৰ শোভাত আহি তেওঁৰ আগত প্ৰণিপাত কৰা। সেই সমুদায় পৃথিৱী তেওঁৰ সন্মুখত কম্পমান হোৱা। বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা, জিহুৱা ৰজা, জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ'ল, সেয়ে কেতিয়াও বিচলিত নহ'ব। তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব। আকাশমণ্ডলে আনন্দ কৰক, পৃথিৱীয়ে উল্লাস কৰক, সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জন কৰক, পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক। তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব, জিহুৱাৰ সন্মুখতে গান কৰিব, কিয়নো তেওঁ আহি আছে, তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব, নিজ সত্যতাৰে জাতিসমূহৰ বিচাৰ কৰিব।